মাননীয় ন্যায়াধীশ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাৱলিকাৰ 1943 চনৰ 29 জুন তাৰিখে প্ৰয়াত প্ৰভাকৰ আৰ নাৱলিকাৰৰ পুত্ৰ শ্ৰীযুত প্ৰকাশ প্ৰভাকৰ নাৱলিকাৰে জবলপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা 1963 চনত বাণিজ্যৰ স্নাতক ডিগ্ৰী BCOM লাভ কৰিছিল। 1965 চনত তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰিছিল। 1965 চনৰ ডিচেম্বৰ মাহত তেওঁ মাননীয় ন্যায়াধীশ শ্ৰীযুত AP সেন আৰু পৰৱৰ্তী সময়ত ন্যায়াধীশ শ্ৰীযুত JS বাৰ্মাৰ, যিগৰাকী পৰৱৰ্তী কালত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশ পদত নিযুক্ত হৈছিল, চেম্বাৰত যোগদান কৰিছিল। এগৰাকী অধিবক্তা হিচাপে তেওঁ দেৱানী, ফৌজদাৰী, সাংবিধানিক, কোম্পানী শ্ৰম বিষয় আৰু সেৱা বিষয়ত অনুশীলন কৰিছিল। 1983 চনত তেওঁ ৰায়পুৰ বিশ্ববিদ্যালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু 1989 চনত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়, পৌৰ নিগম আৰু বিভিন্ন সমবায় সমিতিৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দেউতাক আৰু ককা দেউতাক জবলপুৰস্থিত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ আগশাৰীৰ অধিবক্তা আছিল। তেওঁ আইনজীৱী পৰিয়ালৰ তৃতীয় প্ৰজন্ম আছিল। 1983 চনৰ পৰা 1989 চনলৈ তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লায়ন্স ইণ্টাৰনেশ্যনেল ক্লাব, সংগীত সমাজ, শিক্ষানুষ্ঠানসমূহ আদি বিভিন্ন সামাজিক সংগঠনৰ সৈতে তেখেত জড়িত আছিল। শাস্ত্ৰীয় সংগীত আৰু ক্ৰীড়াৰ প্ৰতি তেখেতৰ বিশেষ ধাউতি আছিল। 1992 চনৰ 15 জুন তাৰিখে তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ পীঠৰ এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 1994 চনৰ 28 এপ্ৰিল তাৰিখে ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল। 2002 চনৰ 10 জুন তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2004 চনৰ 28 জুলাই তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্তি লাভ কৰে। 2008 চনৰ 29 জুন তাৰিখে ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাৱলিকাৰে অৱসৰ গ্ৰহণ কৰে।